এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সদনৰ কাম কাজ ব্যাহত হয়। ৰাজ্যসভাত মণিপুৰ সামগ্ৰী আৰু সেৱাকৰ দ্বিতীয় সংশোধনী বিধেয়ক গৃহীত হৈছে। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰ পাছত 50,85,00,000 অধিক ভোটদাতাৰ মাজত গণনা প্ৰ পত্ৰ বিতৰণ কৰা হৈছে। শ্ৰীলংকাত দিদবাহ ঘূৰ্ণীবতাহৰ ফলত শোচনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ তিনিদিনীয়া বৈঠক কাইলৈ আৰম্ভ হ'ব। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। দ্বিতীয়বাৰৰ বাবে কাম কাজ স্থগিত ৰখাৰ পাছত দিনৰ 2 বজাত নিম্ন সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে পুনৰ সদনৰ মজিয়ালৈ উঠি আহি তেওঁলোকৰ দাবীৰ সমৰ্থনত ধৰ্ণা দিবলৈ ধৰে। সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা সদস্যগৰাকীয়ে কাম কাজ চলাই নিয়াৰ চেষ্টা চলায় যদিও বিফলে যায়। তেওঁ প্ৰতিবাদৰত সদস্যসকলক কাম কাজ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়। সদস্যগৰাকীয়ে বাৰে বাৰে অনুৰোধ জনোৱাৰ সত্বেও বিৰোধী পক্ষৰ সদস্যসকলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখে। ইয়াৰ পাছত সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে কাম কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে আৰু টি এম চিকে ধৰি বিৰোধী পক্ষৰ সদস্যসকল সদনৰ মজিয়ালৈ উঠি আহে আৰু তেওঁলোকৰ দাবীৰ সপক্ষে হেঁচা প্ৰয়োগ কৰে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে সদনত যিকোনো বিষয়ক লৈ আলোচনা কৰাৰ বাবে চৰকাৰ প্ৰস্তুত বুলি উল্লেখ কৰি লোকসভাৰ কাম কাজ বিঘ্নিত নকৰিবলৈ বিৰোধী পক্ষৰ সাংসদসকলক অনুৰোধ জনায়। বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাত নিম্ন সদন 2 বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পাছতো বিৰোধী পক্ষৰ সদস্যসকলে শ্লোগান অব্যাহত ৰখাত সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা সদস্যগৰাকীয়ে সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ আগেয়ে দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই জৰ্জিয়া সংসদৰ অধ্যক্ষ শলপ পাপুৱাশিলিৰ নেতৃত্বত অহা দেশখনৰ সংসদীয় প্ৰতিনিধি দলক আদৰণি জনায়। শ্ৰীবিৰলাই কয় যে সংসদীয় প্ৰতিনিধি দলটোৰ ভাৰত ভ্ৰমণ উভয় দেশৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ প্ৰতীক। এই ভ্ৰমণে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা আৰু অধিক সুদৃঢ় কৰি তুলিব। একেদৰে ৰাজ্যসভাতো বিৰোধী পক্ষৰ সাংসদসকলে একেটা বিষয়ক লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাত সদন বিয়লি 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ 11 বজাত ৰাজ্যসভাৰ কাম কাজ আৰম্ভ হোৱাৰ সময়ত সভাপতি চি পি ৰাধাকৃষ্ণনে জৰ্জিয়াৰ সংসদীয় প্ৰতিনিধি দলটোক ভাৰতলৈ আদৰণি জনায়। তেওঁলোকৰ এই ভ্ৰমণে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক শক্তিশালী কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ইয়াৰ পাছত সদনৰ শূন্যকালত বিৰোধী পক্ষৰ সাংসদসকলে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীকে ধৰি বিভিন্ন বিষয়ক লৈ হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে আলোচনাৰ জৰিয়তে সহমতত উপনীত হৈ সংসদৰ কাম কাজ সুচাৰুৰূপে সম্পন্ন কৰাত সহায় কৰিবলৈ বিৰোধী পক্ষৰ সাংসদসকলক অনুৰোধ জনায়। ইয়াৰ মাজতে বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত উচ্চ সদন 2 বজালৈ স্থগিত ৰখাৰ বিষয়ে ঘোষণা কৰা হয়। দিনৰ 2 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে নিৰ্বাচনী সংশোধনী বিষয়ক লৈ আলোচনা কৰিবলৈ চৰকাৰ সাজু। সদনত বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে সদনৰ কাৰ্যক্ৰমণিকা পৰিচালনাৰ 267 নিয়মৰ অধীনত অগ্ৰাধিকাৰ ভিত্তিত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ বিষয় লৈ আলোচনা কৰিব পৰা যায়। একেধৰণৰ মত প্ৰকাশ কৰি ডি এম কেৰ তিৰুচি শিৱাই কয় যে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ বিষয় সন্দৰ্ভত আলোচনা হোৱা উচিত, কিয়নো বিষয়টো অতিকে গুৰুত্বপূৰ্ণ। পাছত সদনত মণিপুৰ সামগ্ৰী আৰু সেৱাকৰ দ্বিতীয় সংশোধনী বিধেয়কক লৈ আলোচনা হয় আৰু বিধেয়কখন গ্ৰহণ কৰি ঘূৰাই পঠায়। এই বিধেয়কখনৰ জৰিয়তে 2017 চনত মণিপুৰ সামগ্ৰী আৰু সেৱাকৰ আইনৰ সংশোধন কৰিব বিচৰা হৈছে। এই বিধেয়কখনে যোৱা অক্টোবৰত জাৰি কৰা মণিপুৰ সামগ্ৰী আৰু সেৱাকৰ সংশোধনী দ্বিতীয় বিধেয়কখনৰ স্থান ল'ব। বিধেয়কখন ইতিমধ্যে লোকসভাত গৃহীত হৈছে। বিধেয়কখন গ্ৰহণ কৰাৰ পাছত সদস্যসকলে বিশেষ উল্লেখ সন্দৰ্ভত আলোচনা কৰিবলৈ লয়। ইয়াৰ অধীনত সদস্যসকলে তাৎক্ষণিক গুৰুত্বৰ বিভিন্ন বিষয় উত্থাপন কৰে। বিশেষ উল্লেখ সম্পৰ্কীয় কাম কাজ শেষ হোৱাৰ পাছতে সভাপতিয়ে সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখে। বিশেষ পুংখানুপুংখ সংশোধনী চমুকৈ এছ আই আৰৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰ পাছত 50,85,00,000 অধিক ভোটদাতাৰ মাজত গণনা প্ৰপত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। এয়া দ্বিতীয় পৰ্যায়ত সামৰি ল'বলগীয়া 55 কোটি ভোটদাতাৰ 99.78%। আয়োগে জনোৱা মতে এতিয়ালৈ প্ৰায় 40 কোটি প্ৰপত্ৰৰ ডিজিটেল ৰূপ দিয়া হৈছে। উল্লেখযোগ্য যে দেশৰ 9খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এছ আই আৰৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকেইটা হ'ল ছত্তীশগড়, গোৱা, গুজৰাট, কেৰালা, মধ্যপ্ৰদেশ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, পুডুচেৰী, লক্ষদ্বীপ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ। অহা বছৰৰ 7 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পাছতে ভোটাৰ তালিকা পুংখানুপুংখ সংশোধনৰ অন্ত পৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ঘূৰ্ণীবতাহ তিতৱাহৰ ধবংসলীলাৰ পাছত শ্ৰীলংকাত শোচনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। দেশখনৰ দুৰ্যোগ প্ৰশমন কেন্দ্ৰই জনোৱা মতে ঘূৰ্ণীবতাহৰ ফলত দেশখনত মৃত্যু হোৱা লোকৰ সংখ্যা 410গৰাকীলৈ বৃদ্ধি হোৱাৰ লগতে 336জন সন্ধানহীন হৈ আছে। ঘূৰ্ণীবতাহজাকৰ ফলত 25খন জিলাৰ 14,00,000 অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। কেন্দিত সৰ্বাধিক 88জন লোকৰ মৃত্যু হোৱাৰ লগতে বাদুল্লা 83জন, নোৱাৰা এলিয়াত 75জন, কুৰু নেগালত 52জন আৰু পুট্টালমত 27জন লোকৰ প্ৰাণহানি হৈছে। এই সংকটৰ সময়ত ভাৰতে অপাৰেচন সাগৰ বন্ধুৰ অধীনত দেশখনলৈ আগবঢ়োৱা মানৱীয় সহায় সহযোগিতা অভিযান অধিক ক্ষীপ্ৰ কৰি তুলিছে। বায়ুসেনাৰ হেলিকপ্টাৰে মান্দাৰাম নোৱাৰালৈ 2,000 কিলোগ্ৰাম সাহায্য সামগ্ৰী যোগান ধৰাৰ লগতে 17গৰাকী লোকক উদ্ধাৰ কৰিছে। বায়ুসেনাৰ আন এখন হেলিকপ্টাৰে কেইবাগৰাকী বিদেশী নাগৰিককে ধৰি মুঠ 24গৰাকী যাত্ৰীক লৈ কলম্বোত উপস্থিত হৈছে। ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝাই কেলানি নৈৰ সমীপৰ চেদাবাটিৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে NDRFৰ লোকসকলকো সাক্ষাৎ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ 3দিনীয়া বৈঠক কাইলৈ আৰম্ভ হ'ব। বৈঠকত ঘাই ঘাই সুদৰ হাৰ সম্পৰ্কে সিদ্ধান্ত লোৱা হ'ব। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই শুকুৰবাৰে বেংকৰ দ্বিমাসিক মুদ্ৰানীতিৰ পুনৰীক্ষণ সন্দৰ্ভত ঘোষণা কৰিব। ৰিজাৰ্ভ বেংকে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ঘাই ঘাই সুদৰ হাৰ হ্ৰাস কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু 3বাৰ ৰেপ ৰেট 0.5 পইণ্ট হ্ৰাস কৰি 5.5% কৰিছিল। তাৰ পাছত ৰেপ ৰেটৰ হাৰৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন কৰা হোৱা নাই। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাষ্ট্ৰীয় ঘাইপথত দূৰসংযোগ আধাৰিত সুৰক্ষা সতৰ্কতা প্ৰণালী স্থাপন কৰাৰ বাবে ৰিলায়েন্স জিঅ'ৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰিছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰা সকলৰ সময়মতে তথ্য যোগান ধৰি পথ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাই এই উদ্যমৰ মূল উদ্দেশ্য। ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰাসকলে দুৰ্ঘটনাৰ আশংকাৰ পূৰ্বেই বাহনৰ গতি আৰু বাহন চালন আচৰণ ঠিক কৰিব পাৰিব। ইয়াৰ অধীনত যাত্ৰীসকলে SMS, হোৱাটছআপ আৰু উচ্চ অগ্ৰাধিকাৰ কলৰ জৰিয়তে মোবাইল ফোনযোগে আগতীয়া সতৰ্কতা লাভ কৰিব। ইয়াৰ পৰ্যায়ক্ৰমে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ডিজিটেল মঞ্চসমূহকো একীকৃত কৰা হ'ব। আধাৰ কৰ্তৃপক্ষই যোৱা নৱেম্বৰ মাহত 31 কোটি আধাৰ আধাৰিত লেনদেন হৈছে বুলি উল্লেখ কৰিছে। যোৱা বছৰৰ তুলনাত এই লেনদেন 8.47% বৃদ্ধি হৈছে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জনোৱা মতে এই লেনদেন বৃদ্ধিয়ে আধাৰৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ লগতে দেশৰ ডিজিটেল অৰ্থনীতিৰ বিকাশকে সূচাইছে। জ্যেষ্ঠ বিজেপি নেতা ডঃ প্ৰেম কুমাৰক 8ষ্টাদশ বিহাৰ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। বিহাৰ বিধানসভাৰ অধিৱেশনৰ আজি দ্বিতীয় দিনটোত প্ৰতিম অধ্যক্ষ নৰেন্দ্ৰ নাৰায়ণ যাদৱে অধ্যক্ষৰ পদত তেওঁক সৰ্বসন্মতভাৱে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে। ইয়াৰ পূৰ্বে সদন আৰম্ভ হোৱাৰ আগতে ডঃ কুমাৰে অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল। এই পদৰ বাবে বিৰোধী পক্ষৰ কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সদনৰ কাম কাজ ব্যাহত হয়। ৰাজ্যসভাত মণিপুৰ সামগ্ৰী আৰু সেৱাকৰ দ্বিতীয় সংশোধনী বিধেয়ক গৃহীত হৈছে। ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰ পাছত 50,85,00,000 অধিক ভোটদাতাৰ মাজত গণনা প্ৰপত্ৰ বিতৰণ কৰা হৈছে। শ্ৰীলংকাত দিতৱাহ ঘূৰ্ণীবতাহৰ ফলত শোচনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ 3দিনীয়া বৈঠক কাইলৈ আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।